নমস্কাৰ কৃষ্ণদল যোৰহাট।
অ, উৎপাত আকৌ আৰম্ভ হৈছে ৰাতি হলে। হেই, টেলিফোনত দম দম ফোন কৰিব আৰু সিদ্ধাৰ্থ গোস্বামীক চিনি পায় নেকি বুলি সুধিব। বেলেগ বেলেগ নম্বৰৰ পৰা, ইমান নম্বৰৰ পৰা ফোন কৰে আৰু সোধে সিদ্ধাৰ্থ গোস্বামীক চিনি পায় নেকি। যোৰহাটৰ ল'ৰা আছে তাতে। মই দুটা কথা কৈ দিওঁ, পৃথিৱীখন সমতল ক্ষেত্ৰ, এখন গোলক নহয়, এখন গোলক নহয়, আৰু আৰু চিলভাৰ ইজ মানি, এই ৰূপ হল পইচা। গতিকে সেই জোতা যেতিয়া সত্য আহি যাব, তোমালোকৰ পুলিচ ডিপাৰ্টমেণ্ট বন্ধ হৈ যাব, বন্ধ হৈ যাব। মই চকীহাটত জন্ম হোৱা ল'ৰা, মোৰ নাম অভিনৱ বৰঠাকুৰ, বুজিলা? থোৱা, মই তোমাক খবৰটো খালি কাণ চোৱাই থলো,
ঠিক আছে?